এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বেংকসমূহৰ ঋণ জমা অনুপাত ৰাষ্ট্ৰীয় মান 80% উন্নীত কৰাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ এছ বি আইকে ধৰি বেংকসমূহলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। লামডিং বদৰপুৰ পাহাৰ ৰেললাইনৰ মুপা দিহাখো ষ্টেচনৰ মাজত হোৱা ভূমিস্খলনৰ ফলত কাইলৈ পৰ্যন্ত কেইবাখনো ৰেলৰ যাত্ৰা বাতিল। বতৰৰ পূৰ্বাভাস দিয়াত সহায়ক হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ পাণ্ডু, শিলঘাট, বিশ্বনাথ আৰু বগীবিলত লাইট হাউছ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ। ধুবুৰী জিলাৰ দখলীকৃত প্ৰায় 3,500 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু 19 বছৰ অনুৰ্ধৰ ইউথ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 3-2 ব্যৱধানত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী, এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বেংকসমূহৰ ঋণ জমা অনুপাত পূৰ্বৰ 32% পৰা বিগত বিত্তীয় বৰ্ষত 70% বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত ভাৰতীয় ষ্টেট বেংক, পঞ্জাৱ নেচনেল বেংক, চেণ্ট্ৰেল বেংক অব ইণ্ডিয়া আৰু ইণ্ডিয়ান বেংকৰ শীৰ্ষ বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ সময়ত এই কথা প্ৰকাশ কৰে। তেওঁ বেংকৰ ঋণ জমা অনুপাত ৰাষ্ট্ৰীয় মান 80% উন্নীত কৰাৰ বাবে এই বেংকসমূহৰ সহযোগিতা কামনা কৰে। এই দিশত ৰাজ্য চৰকাৰে যাৱতীয় সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ পূৰ্বৰ অশান্তিময় পৰিস্থিতিৰ অৱসান ঘটিছে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বিগত বৰ্ষত দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমে তৃতীয় দ্ৰুত বিকশিত ৰাজ্য হিচাপে পৰিগণিত হৈছে। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 13-14% বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ এনে পৰিৱৰ্তিত পৰিৱেশত যুৱ প্ৰজন্মই স্বনিয়োজনৰ অধিক সুযোগ লাভ কৰা উচিত। এই ক্ষেত্ৰত বেংকসমূহৰ সহযোগিতাই যুৱ প্ৰজন্মক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত সহায় কৰাৰ উপৰি ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। এই বৈঠকত কৃষক সমাজ উপকৃত হ'ব পৰাকৈ কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ বাবে বেংকৰ স্থানীয় শাখাসমূহক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনায়। কালিৰ বৈঠকত বিত্ত বিভাগে ৰাজ্যত বিত্তীয় অন্তৰ্ভুক্তিৰ শেহতীয়া স্থিতি, বেংকসমূহৰ ঋণ জমা অনুপাত, বেংক শাখাৰ নেটৱৰ্ক, এ টি এম নেটৱৰ্ক, গ্ৰাহক সেৱা কেন্দ্ৰৰ নেটৱৰ্কৰ উপৰি ৰাজ্য চৰকাৰৰ কেইবাখনো উন্নয়নমূলক আঁচনিৰ কাম কাজ সন্দৰ্ভত উপস্থাপন কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং বদৰপুৰ পাহাৰ ৰেললাইনৰ মুপা দিহাখো ষ্টেচনৰ মাজত কালি পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত কাইলৈ পৰ্যন্ত কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে। অৱশ্যে কালি মুপা দিহাখো ষ্টেচনৰ মাজত পাহাৰৰ পৰা খহি পৰা মাটি আৰু শিল আঁতৰাই আগৰতলা ৰাণী কমলাপতি স্পেচিয়েল এক্সপ্ৰেছ আৰু শিলচৰ শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ বিপদজনক পৰিস্থিতিৰে চলাচল কৰোৱা হয়। গুৱাহাটী শিলচৰ পথৰ কেইবাখনো ৰেলৰ যাত্ৰা বাতিল নাইবা সময় সাল সলনি কৰা হৈছে। এনে পৰিস্থিতিত কালি ৰাজ্যসভাৰ সাংসদ কনাট পুৰকায়েষ্টৰ নেতৃত্বৰ এটা দলে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন শ্ৰীবাস্তৱক সাক্ষাৎ কৰে। ভূমিস্খলনৰ পৰিস্থিতি আৰু ৰেলৰ যাত্ৰা বাতিল সন্দৰ্ভত এয়া শিলচৰৰ পৰা আমাৰ সংবাদদাতা আশী ৰাণী দাস।
লামডিং বদৰপুৰ ৰেলপথৰ যাত্ৰীসকলৰ দুৰ্ভোগৰ যেন এতিয়াও অন্ত পৰা নাই। ধাৰাবাহিকভাৱে হোৱা ভূমিস্খলনৰ বাবে 9 জুলাইলৈকে কেইবাখনো ৰেল বাতিল কৰিছে উত্তৰ পূব সীমান্ত ৰেল। কালি মুপা আৰু দিহাকু ষ্টেচনৰ মাজত পাহাৰৰ পৰা নামি অহা মাটি আৰু শিল কিছু পৰিমাণে আঁতৰাই আবদ্ধ হৈ থকা 01666 নম্বৰ আগৰতলা ৰাণী কমলাপতি স্পেচিয়েল এক্সপ্ৰেছ আৰু শিলচৰ শিয়ালদা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেল কালি সন্ধিয়া বিপদজনক পৰিস্থিতিত পাৰ হবলৈ দিয়া হয়। কিন্তু প্ৰায় 16 ঘণ্টা ধৰি ৰেলপথ বন্ধ হৈ থকাৰ পাছত যদিও দুখন আবদ্ধ হৈ থকা ৰেল চলিছিল, কিন্তু গুৱাহাটী আৰু শিলচৰ পথৰ কেইবাখনো ৰেল বাতিল কৰাৰ লগতে সময়ৰ সাল সলনি কৰা হৈছে। শিলচৰ আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্ৰেছ আৰু আগৰতলা আনন্দ বিহাৰ টাৰ্মিনেল তেজাস এক্সপ্ৰেছ কালিৰ পৰিৱৰ্তে আজি পুৱা 6 বজাত যাত্ৰা কৰিছে। আনহাতে এনে পৰিস্থিতিত কালি গুৱাহাটীত উত্তৰ পূব সীমান্ত ৰেলৰ মহাপ্ৰবন্ধক চেতন শ্ৰীবাস্তৱৰ সৈতে সাক্ষাৎ কৰিছে ৰাজ্যসভাৰ সাংসদ কনক পুৰকাষ্ঠ। লগতে উপস্থিত আছিল মন্ত্ৰী কৃষ্ণ দোপাল, প্ৰাক্তন বিধায়ক শিলাদিত্য আৰু বিশিষ্ট বিজেপি নেতা সুব্ৰত ভট্টাচাৰ্য।
ইপিনে জাতিংগা শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত যান বাহনৰ চলাচল বন্ধ হৈ পৰিছিল যদিও কালি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই সামগ্ৰী পৰিবাহী বাহনসমূহ লাহে লাহে পাৰ কৰাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে এই পথটো বন্ধ হৈ পৰাৰ ফলত বৰাক উপত্যকাৰ উপৰি ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ বিভিন্ন অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিছিল। অৱশ্যে পথটোৰ এটা অংশ মুকলি হোৱাৰ ফলত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। উত্তৰ পূৰ্বাঞ্চলৰ জলপথৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে 5,000 কোটি টকা ব্যয় কৰিব। তদুপৰি উত্তৰ পূবৰ অৰ্থনৈতিক বিকাশ সুদৃঢ় কৰাৰ লগতে সামুদ্ৰিক খণ্ডত অঞ্চলটোৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীত কালি এখন সংবাদমেলত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰি কয় যে ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া সামুদ্ৰিক উৎকৰ্ষতা কেন্দ্ৰত অনাগত 10 বছৰত 50,000 ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়া হ'ব। চৰকাৰে শিলঘাট, নিমাতি, বিশ্বনাথ ঘাট আৰু গুইজানত 300 কোটি টকা বিনিয়োগৰ আঁচনিও গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে নদী জলপথেৰে জাহাজৰ বছৰজোৰা নিৰৱচ্ছিন্ন আৰু সুচল চলাচলৰ বাবে নদী খননৰ ব্যৱস্থা কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে পাণ্ডু, শিলঘাট, বিশ্বনাথ আৰু বগীবিলত লাইট হাউচ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে সময়োচিত বতৰ নিৰীক্ষণ ব্যৱস্থাৰ সৈতে ইয়াক একত্ৰিত কৰা হ'ব। ইয়াৰ ফলত পৰ্যটনৰ প্ৰসাৰৰ লগতে অসমৰ স্থানীয় বতৰৰ পূৰ্বাভাস দিয়াটো সহায়ক হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে বিশ্বৰ আগশাৰীৰ লজিষ্টিক কোম্পানী ৰেনাছে চলিত বৰ্ষতে ব্ৰহ্মপুত্ৰ আৰু বৰাকত পৰিৱেশ অনুকূল নাও চলোৱা আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে। যাত্ৰী আৰু মালবাহী জাহাজ চলাচল বৃদ্ধিৰ বাবে জলপথসমূহক উন্নত কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলত 85টা কমিউনিটি জেটি নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে বুলিও শ্ৰীসোণোৱালে উল্লেখ কৰে। ধুবুৰী জিলাৰ দখলীকৃত ভূমিত আজি উচ্ছেদ অভিযান আৰম্ভ হৈছে। জিলাখনৰ চাপৰৰ প্ৰায় 3,500 বিঘা ভূমি সামৰি আজি উচ্ছেদ কৰা হ'ব। উচ্ছেদ কৰা অঞ্চলৰ লোকসকলক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিছে। একেদৰে 10 জুলাইৰ পাছত গোৱালপাৰাৰ পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব। গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া তেজেশ মাৰিস্বামীয়ে প্ৰকাশ কৰা মতে 2023 বৰ্ষৰ পৰা এতিয়ালৈ জিলাখনৰ 4টা বনাঞ্চলিক এলেকাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলৰ 650 হেক্টৰ ভূমি দখলমুক্ত কৰা হৈছে। ইয়াৰে 200 হেক্টৰ ভূমিত জনবসতি থকাৰ লগতে বাকী ভূমিত বিভিন্ন শস্যৰ খেতি কৰা হৈছিল। শেহতীয়াকৈ কৃষ্ণাই বনাঞ্চলিক এলেকাৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলৰ 140 হেক্টৰ ভূমি দখলমুক্ত কৰাৰ বাবে বন বিভাগে ব্যৱস্থা লৈছে। অঞ্চলটোত থকা 1,080টা পৰিয়ালক যোৱা বছৰ ডিচেম্বৰত অঞ্চলটো খালী কৰাৰ বাবে জাননী দিয়া হৈছিল। শেহতীয়াকৈ 10 জুলাইৰ পূৰ্বে এই লোকসকলক অঞ্চলটো খালী কৰিবলৈ জাননী দিয়া হৈছিল যদিও খালী নকৰিলে শীঘ্ৰে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি বন বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।
10 তাৰিখলৈকে মানুহলোক টাইম দিয়া হৈছে। 10 তাৰিখ পিছত ইমিডিয়েটলি এভিকশ্যন টেক আপ হ'ব। আমাৰ এতিয়া আপুনি চাব পাৰে ফৰ্চবিলাক এতিয়া অলৰেডি আছে, আমাৰ এতিয়া আহিছে। তো এতিয়া মানুহক আমি এইটো মানে কৈ আছোঁ মানে যিমান সোনকালে মানে 10 তাৰিখলৈকে উইল নট ডিষ্টাৰ্ব, 10 তাৰিখ টাইম আছে ভলেণ্টাৰলি যাব কাৰণে, তাৰ পিছত ইমিডিয়েটলি এভিকশ্যন হৈ যাব গোটেই এৰিয়াটো। আমি প্লানটেশ্যন প্ৰগ্ৰামটো হ'বই, বিকজ আল্টিমেটলি মানে এইটো আমাৰ টাৰ্গেটটো অকল এভিকশ্যন নহয়, এভিকশ্যন কৰি মানে ফৰেষ্ট ৰিভাইভ কৰিব লাগিব। তো আমাৰ মেইন কাৰণ এভিকশ্যনটো মানে হিউমেন এলিফেণ্ট কনফ্লিক্টৰ কাৰণে, এইটো কাৰণে মানে এইটো ৰিভাইভ কৰিবৰ কাৰণে আমাৰ বাম্বু প্লানটেশ্যন লোৱাৰ এটা স্কিম আছে। তো এভিকশ্যন হোৱাৰ লগে লগে এইটো অলপ মানে ইমপ্লিমেণ্ট হ'ব।
শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেলৰ দলং নিৰ্মাণৰ কাম অহা ছেপ্টেম্বৰত আৰম্ভ হ'ব। দুখলপীয়া ৰেলৰ দলংখনত দ্বৈত ৰেলপথ আৰু 3টা লেনযুক্ত পথ থাকিব। ৰেল বিভাগে ইতিমধ্যে ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই কাম সমাপ্ত হোৱাৰ পাছতে দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই প্ৰকাশ কৰে। 2029 চনৰ ডিচেম্বৰত এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আগ্ঞাথুৰী আৰু কামাখ্যা সংযোগী এই ৰেল দলংখনৰ নিৰ্মাণৰ ব্যয় 1,477 কোটি টকা ধাৰ্য কৰা হৈছে বুলি তেওঁ কয়।
দেখিবলৈ পাইছোঁ যে যোৱা কেইবছৰমানৰ ভিতৰত আমাৰ অসমতে আৰু লগতে সম্পূৰ্ণ উত্তৰ পূব ভাৰতত ৰেলৰ যি ডেভেলপমেণ্ট হৈ আছে সেয়া বহুত ভাল গতিৰে কাম চলি আছে। আৰু এই ডেভেলপমেণ্টৰে বহুত মহত্বপূৰ্ণ এটা যোনটো পাৰ্ট সেয়া হ'ল দ্বিতীয়খন শৰাইঘাটৰ দলং। আগ্ঞাথৰীৰ পৰা কামাখ্যালৈ বৰ্তমান এটা ছিংগল লাইন ৰেলৱে ট্ৰেক আছে, এয়া ছিংগল লাইনৰ পৰা ডাবল লাইনৰ কাম চলি আছে আৰু এই ডাবল লাইনৰ লাইনটোৰ লগতেই শৰাইঘাটৰ দ্বিতীয়খন দলঙৰো কাম চলি আছে। এই যোনখন নতুন দলং বনিব ইয়াত আপোনাৰ ডাবল লাইন ৰেলৱে ট্ৰেক থাকিব আৰু লগতে 3-লেন ৰোড থাকিব। গতিকে এক্সিষ্টিং আমাৰ অলৰেডি যোনটো দলং আছে তাত 2-লেন ৰোড আৰু ছিংগল লাইন আছে, তাৰ উপৰিও 2-লেন ৰেলৱে আৰু লগতে 3-লেন ৰোড থাকিব। এয়া মুঠ 1.3 কিলোমিটাৰ লম্বা ব্ৰিজখন হ'ব। এয়া ষ্টীল কম্পজিট গাৰ্ডাৰ ব্ৰিজ আৰু ইয়াৰ অলৰেডি টেণ্ডাৰৰ কাম সম্পূৰ্ণ হৈ গৈছে। আমি টেণ্ডাৰ অলৰেডি ফ্লোট কৰি দিছোঁ আৰু আমি আগষ্ট মাহৰ ভিতৰত টেণ্ডাৰৰ সকলোখিনি ফাইনেল কৰি ল'ম আৰু ছেপ্টেম্বৰৰ পৰা কাম আৰম্ভ হ'বলৈ আমি আশা কৰি আছোঁ আৰু চেষ্টা কৰি আছোঁ যে ডিচেম্বৰ 2029ৰ ভিতৰত আমাৰ এই কাম সম্পূৰ্ণ হ'ব। এয়া আগ্ঞাথৰীৰ পৰা কামাখ্যালৈ ডাবল লাইনৰ কাম আৰু লগতে এই নতুন শৰাইঘাট ব্ৰিজৰো কাম একেলগে সম্পূৰ্ণ হ'ব।
গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল শেহতীয়াকৈ বানৰ কবলত পৰিছে। জিলাখনৰ ধনশিৰি, কাকডোঙাকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পোৱাত 5টা ৰাজহচক্ৰৰ ভালেমান অঞ্চল প্লাবিত হৈছে। বিগত কিছুদিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত সৰুপথাৰ, খুমটাই, নুমলীগড়, মৰঙিকে ধৰি 2 কোটিৰো অধিক গাঁও জলমগ্ন হৈছে। জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে অন্যান্য বিভাগসমূহে কালি বিয়লি পৰ্যন্ত জিলাখনত 19টা সাহায্য শিবিৰ মুকলি কৰে। জিলাখনৰ আয়ুক্ত পুলক মহন্তই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি পৰিস্থিতিৰ বুজ লয়। তেওঁ কালিয়নি নৈৰ দলংখনৰ তলত জমা হোৱা আৱৰ্জনা নিষ্কাশন প্ৰক্ৰিয়াও পৰিদৰ্শন কৰে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি সৰুপথাৰ ৰাজচক্ৰৰ 16 গাঁৱৰ 1457 গৰাকী লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। বিভিন্ন স্থানত মুকলি কৰা আশ্ৰয় শিবিৰত 378 গৰাকী লোকে আশ্ৰয় লোৱাৰ লগতে 1079 লোকে অন্য নিৰাপদ স্থানত আশ্ৰয় লৈছে। ইপিনে কাৰ্বি পাহাৰৰ পৰা বৈ অহা ঢলে হোজাই জিলাৰ ডবকাৰ দক্ষিণ গাঁও অঞ্চল প্লাবিত কৰিছে। ডবকা পৌৰসভাৰ 5 ৱাৰ্ডত মথাউৰি ছিগি যোৱাৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। কালি পুৱা ডবকাৰ কছাৰীপাৰ বুঢ়ীগাঁও সংযোগী যমুনা নৈৰ ওপৰত থকা কাঠৰ দলংখন বানত উটি যোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হয়। অঞ্চলটোৰ দীঘল জাৰুণী গাঁওখন সম্পূৰ্ণৰূপে প্লাবিত হোৱাত বহু পৰিয়াল বিপদৰ সন্মুখীন হৈছে। কোকৰাঝাৰ জিলাৰ অসম পশ্চিমবংগ সীমান্ত অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা আৰ টি আই কৰ্মী দিলীপ নাথক আজি তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। ঠিকাজুলি আৰক্ষীয়ে গোচাইগাঁও আৰক্ষীৰ সহযোগত পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত দিলীপ নাথক গ্ৰেপ্তাৰ কৰে। যোৱা নিশা দিলীপ নাথৰ বাসগৃহতো আৰক্ষীয়ে অভিযান চলায়। ইফালে নাথৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কালি কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে সাংবাদিকক আক্ৰমণ কৰা কোনো লোককে ৰেহাই দিয়া নহ'ব। তেওঁক আৰ টি আই কৰ্মী হিচাপে গ্ৰেপ্তাৰ কৰা হোৱা নাই, বৰং সাংবাদিক আক্ৰমণকাৰী হিচাপেহে গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ নেপালত আত্মগোপন কৰি আছিল বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ভাৰতৰ 19 অনুৰ্ধ দলটোৱে ইংলেণ্ডৰ 19 অনুৰ্ধ দলটোক 3-2 ব্যৱধানত পৰাস্ত কৰি 5খনীয়া ইউথ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা জয় কৰিছে। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ইংলেণ্ডে আলহী দল ভাৰতক 7-0 পৰাস্ত কৰে। দুয়োটা দলৰ মাজত ইয়াৰ পাছত 2 টেষ্ট খেল অনুষ্ঠিত হ'ব। শৃংখলাৰ প্ৰথমখন খেল 12 জুলাইত বেকেনহামত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্দি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
উত্তৰ পূবৰ ৰাজ্যসমূহৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰে নীতি আয়োগে প্ৰকাশ কৰা তালিকাত অঞ্চলটোৰ শীৰ্ষ 10 জিলাৰ ভিতৰত অসমৰ 1 জিলাও স্থান লাভ কৰিবলৈ সমৰ্থ নহল। ইয়াৰ বিপৰীতে মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ 3খনকৈ জিলাই এই তালিকাত স্থান পাইছে। বাতৰিটো অসমীয়া প্ৰতিদিন কাকতৰ। অসমৰ সকলো বিদ্যালয়তে খোৱাপানী, ছাত্ৰীৰ শৌচাগাৰৰ ব্যৱস্থা নাই। ৰাজ্যখনত শিক্ষাৰ অধিকাৰ আইন এতিয়াও বাস্তৱত পৰিণত হোৱা নাই। 222 গাঁৱত বৰ্তমান 1খনো প্ৰাথমিক বিদ্যালয় নাই। এই তথ্যৰে দৈনিক অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰিঅ ডি জেনেৰিঅ'ত অনুষ্ঠিত ব্ৰিক্ছ শীৰ্ষ সন্মিলনে সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিয়াৰ নীতিত ঐকমত পোষণ কৰিছে। সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সন্ত্ৰাসবাদ মানৱতাৰ আটাইতকৈ ডাঙৰ ভাবুকি বুলি উল্লেখ কৰিছে। এই বাতৰি দৈনিক জনমভূমি কাকতৰ। আমাৰ অসম কাকতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এটা মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। বাতৰি অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত দৰিদ্ৰৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পোৱাৰ লগতে ধনাঢ্য় বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছে বুলি প্ৰকাশ কৰিছে। জলপথৰ উন্নয়ন সাধনেৰে উত্তৰ পূৰ্বাঞ্চলৰ 50,000 যুৱক যুৱতীক সামুদ্ৰিক খণ্ডত নিয়োজিত কৰাৰ লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ঘোষণাৰে দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত শূন্যতাৰ সৃষ্টি কৰি বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ উদয়াদিত্য ভঁৰালীৰ বিয়োগ তথা শেষকৃত্য সম্পন্নৰ বাতৰিটো অন্যান্য কাকতৰ লগতে নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিশ্ববেংকৰ প্ৰতিবেদনৰ এটা উদ্বেগজনক তথ্যৰে বাতৰি প্ৰকাশ কৰিছে। প্ৰতিবেদনৰ মতে দেশৰ 28% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছে। ইপিনে 35 কোটিতকৈও অধিক বাসিন্দাই পুষ্টিহীনতাত ভুগিছে। ইজৰাইলৰ সেনাৰ ইয়েমেনৰ হুথি বিদ্ৰোহীক আক্ৰমণ কৰিছে। এই বতৰা দি আছাম ট্ৰিবিউন কাকতৰ। কাকতখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দালাই লামাৰ জন্মদিনত ধৰ্মগুৰুগৰাকীৰ প্ৰতি শুভেচ্ছা জনোৱা কাৰ্যত চীনে প্ৰতিবাদ কৰাৰ আন এটা বাতৰিও প্ৰকাশ কৰিছে। উত্তৰ পূবৰ জলপথ উন্নীত কৰাৰ বাবে কেন্দ্ৰই 5,000 কোটি টকা বিনিয়োগ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্ধৃতিৰে এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত এই ভুমুকি।
ধন্যবাদ জিন্তি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই একজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বেংকসমূহৰ ঋণ জমা অনুপাত ৰাষ্ট্ৰীয় মান 80% উন্নীত কৰাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ SBIকে ধৰি বেংকসমূহলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। লামডিং বদৰপুৰ পাহাৰ ৰেললাইনৰ মুপা দিহাখু ষ্টেচনৰ মাজত হোৱা ভূমিস্খলনৰ ফলত কাইলৈ পৰ্যন্ত কেইবাখনো ৰেলৰ যাত্ৰা বাতিল। বতৰৰ পূৰ্বাভাস দিয়াত সহায়ক হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ পাণ্ডু, শিলঘাট, বিশ্বনাথ আৰু বগীবিলত লাইট হাউছ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ। ধুবুৰী জিলাৰ দখলীকৃত প্ৰায় 3,500 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু 19 অনুৰ্ধ ইউথ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 3-2 ব্যৱধানত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।